ॐ मार्कण्डेय उवाच ॐ सावर्णि सुरुचितनय जोमोनु कतिहष्टमं निशमाय तदुत्पत्तिं विस्तरागतागम महामायानुभावेन यथामुन्नन्तराधिप स बभूवो महाभाग सावर्णिस्तनयो रवि सारोचि सन्तरे पूर्वं चैत्रवंशं समुद्भव सुरथो नाम राजाभूत् समस्ते खितिमण्डले तस्योपालयते सम्यक् प्रजापुत्रा निभूषणान् बभूषत्रवो भूपा कुलाविध्वंसनिष्ठता तस्यो भैरव यद्बुद्धि मोतीप्रबलदण्डिन नयनैरूपी तदुर्युद्धे कुलाविध्वंसि विरजित तत्रो स पुरयामात निजो देशाधिपोऽभवत् आक्रान्तश्चित्त महाभाग स्तिष्ठद्दा प्रबलारिभिः अमर्त्यै बलिर्दिवष्टै दृष्टै बलश्च दुरात्तभिः कोशे बलञ्च भीयतां तत्रापि स पुरे तत ततो मृगयाव्याज्येन हितश्याम सभूपति एकाकी हयमुज्झारु जघामो गहनं वनम् ॐ स तत्रा सुमद्राखिद् दीजो वश्यस्य मेधस प्रशान्त पादकीर्णं मुनिन शिष्योपशोभितं तस्थू कञ्चित् सकालञ्च मुनिना तेन सत्कृत् इत्त चेतस्य विचरं तस्मिन् मुनि वाराश्रमे सः चिन्तया तदा तत्र मोमोत्ताकृष्टचेतना मद्वै पूर्वं पालितं पूर्वं मया हीयं पुरं हितद् मद्भित्तैष्टै सरुद्भित्तै धर्मतपल्लते न वा न जाने सप्रधानो मे शूरहस्ति सदा मद मम वैरवैश्यं जातं कान् भोगानुपलमं शस्यते जे ममानुगता नित्यं प्रोसादधनभर्जनै अनावृत्तिं जुवर्ति हद्द कुर्वन्तहन्निमन्नभृताम् असम्म व्याभिशैलस्तु कुर्भ्याद्विशततं वयं सञ्चितं सहति दुःखेन क्षयं कोशगमिष्यति एदच्छिन्ना शतं चिन्तयामास पार्थिव तत्तो विप्रशयामासभ्य वैश्यमेकं ददर्शस सपृष्ठेनं कस्तुम्भ हेतुश्चग्भं मनहत्रक सहोक इव कस्पत्तां दुर्मना इव लक्षसे इत्तकर्णा वचस्यस्तु भूपते पुनतायदं प्रचुर्वास शतं वैश्य तुश्यश्चावनत निपम् ॐ वैश्य उवाच ॐ समार्थिनं वैश्यहमहुत्पन्नोधनिनाङ्कुले पुत्रोदारा निरहरस्त धनुर्लोभा सदार्धुभि विनिर्हञ्च धनुर्धारै पुत्रोदारै मेधनं पुनोमुद्धागते दुःखी नीरस्तो च्यापबुद्धिभि सोऽहं न विद्युपुत्रानां कुशला कुशलात्तिकं प्रवृत्तिं सजनानाञ्च दारुणाञ्च संस्थितं किन्न तेषां गृहक्षेमं मेक्षं किन्नं सम्प्रतं कथ्यन्ते किन्न सद्धिता दुर्विता किन्न मे सुता ॐ राजवाच ॐ जयिनीरिश्च ममालुब्धै पुत्रदारादिविरिधनि तेषु किं भवतं स्नेहं मनुर्धावनिति मानसम् ॐ एवं मे जदा प्राह भवान् समगतवच किं करोमि न भाग्नोति मम निश्चूरताङ्गमन यै सन्तज्जं पितृस्नेहं धनुर्लुब्धै निराकृत पोतिसज्जा धनर्हाञ्च हर्दीतिहस्वे मे मनः ॐ किमितिर्नाभिजानामि ज्ञाना जाना महामते यत्प्रेम प्रवणं चित्तं विघ्नस्वपि बन्धिषु तेषां कृत्वमे निःशासा दुर्दण्डवञ्चञ्च जायते करोमि किं जन्मन्यस्य प्रत्यिषु निश्चुनं ॐ ततस्तौ सहितौ विप्रं तं मुनिसमुपस्थितौ समिधानं वैश्यहोषु स च पार्थिवसत्तमं कृत्वा तु जथानानं जत्ताहं तं संविदम् उपविष्टु कदा कश्चित् चक्रौ वर्षि पार्थिवौ भवो वंस्तं महां पुष्टु मच्छामेकं वदस्तदत् दुःखायं जन्मे मो न स चित्ताय ततं विना मोमतं मोम राजस्य राज्यङ्गस्य खलेष्वपि ज्ञाननोऽपि यथा ज्ञानस्य किमे तन्निमनुसृतम् अयं च निकृतो पुत्री दारानभिसंस्तदाजित सजनेन च सन्तस्य तेषु हृदि यथापति ओं एवमेषत्तदाहनञ्च दव्या पतन्तु दुःखितौ दृष्टो दोषो विभीषये ममाकृष्टो ममानसौ ॐ तत्कुना तन्महाभागो जन्महागो गणिनोरपि ममस्व च भवेत्तस्य विवेकान्धस्य मूलता ॐ ज्ञानमस्ति समस्तस्तु जन्तुर्विषयगोचरे विषयश्च महाभाग जातिजैवं पृथक् पृथक् दिव्यन्दापणिनं केचित् दत्ता वन्दास्तथा परे केचित् दिव्या तथा दत्तु प्राणिनस्ता सलदिश्चयो जानिनामनुजा सत्तं किन्तु नेन न हि केवलं यतो हि ज्ञानिनो सर्वे पशु पक्षी मृगादय ज्ञानं च तन्मु शूनं जातेषं मृगपक्षिणं मोनुसञ्चां तसेनं तुल्यमन्नं ततो भयो ज्ञानेन होऽपि शोति पश्चित्तान् प्रत्यगच्छन्त वञ्चुचु कौनमुखात् दिशद्ध हुन्मत् पिड्ड मन्नन्नपि क्षुधा मोनुषा मनुजा व्याघ्र सोऽभिलाषा सुतान् प्रति लोभात् प्रत्युककाराय न तन्ये किं न पश्यति तथापि ममतावर्ते मोमगर्ते निपातिता महामाया प्रभावेन संसारस्थितिकारिणा तन्मत्ता विषयो कर्जे योगनिद्रा जगत्पते महामाया हरश्चेष्टस्तया सम्मुज्यते जगत् ज्ञानिनामोऽपि चेतांसि देवी भगवती हिषा बोला दाक्ष्य महा महामाया प्रयच्छति तया विसृज्यते विश्वं जगोति चराचरं सृजा प्रसन्नवरोदं नीना भवति मुक्तय सा विद्या परमामुक्त हेतुभूता सनातनी संसार बन्धवद्यश्च शैव शैव सरेश्वरी ॐ भगवन् काहिषा देवी मोहामायितं यं भगवान् प्रवाची कथमुत्पन्ना सकर्मास्तु किञ्चिजा ॐ भगवत्सा भवाचा चौषा देवी यतत्स्वरूपा यदुद्भवा तत्सर्वं श्रोतुमिच्छामि ततः ब्रह्म विदङ्गवर ॐ नैमित्तं जन्मित्तं नित्यैवासा जगन्मूर्तिस्तया सर्वमिमं तवं तथापि तत्समुत्पृता बहुधा श्रोतं मम देवानां कार्यसिद्ध्यर्थ ममृद्धति सा जदा उत्पन्नति तदा लोके सा निपत विधीयते योगनिद्रां यथा विष्णु जगते अर्णकृञ्चिते आर्जिष्ट शेषुमाजवत् कल्पन्ते भगवान् कवि तथा दावा पशुरौ घोरौ विख्यातौ मधुगौटौ विष्णु कमलमुक्तौ हन्तुं ब्रह्माणमुद्धतौ सनाभिकमले विष्णुस्थितौ ब्रह्मो प्रजापति दृष्टा तवा असुरौ चग्रौ प्रसूपत्वञ्च जनार्दनं तुष्टावो योगनिद्रां ताममेका हृदयस्थित विजोवर्धनाय हरे त्रिनेत्रा कृतुलाकरं विश्वशौरीं जगद्धात्रीस्थिति संहारकारिणीं निद्रां भगवतीं विष्णु ओतुलां तेजसा प्रभु तं स्वाहा तं स्वधा तं हि वषट्कारोश्शरात्तिका सुधातमखरे नित्ये त्रिधामात्रातिका स्थिता अर्धमात्रा स्थिता नित्ता जानुचर्या विशेषता तमेव सातं सा वित्रितं देवी जननी परा तैव धर्जते सर्वं तैतसृज्यते जगत् तैतद्वल्लते देवी तमस्सन्ध्य च सर्वदा विशिष्टौ सृष्टिरूपा तं स्थितिरूपा च बालने तथा संहृतिरूपान्ते जगत् हस्यो जगन्मये महाविद्या महामाया महामेधा महास्थिति महामोच भवति महादेवी महासुरी प्रकृतिस्तञ्च सर्वस्य गुणत्रय विभाविनि कालरात्रि महारात्रि मोहरात्रिश्च दारुणा तं श्री तमीश्वरी तं हिस्तं भूतिबोधलक्षणा लज्जापुष्टि तथा तुष्टि संशान्ति खान्तिरेव च खड्गिनी शूलिनी घोरा गोदिनी चक्रिणी तथा शङ्किनी चापिनी वानभुषुण्डी परिधायिता सौम्य सौम्य तराशेष सौम्यभ्यस्तरि सुन्दरी परा परानं परमा तमेव परमेश्वरी ॐ यस्य किञ्चिद् कचिद् वस्तु स स तदवखिलात्तिके तस्सो सर्वस्वजा शक्ति सा तं किं स्तुति सदा जया त्वया जगत्स्रष्टा जगत्पाताति युजो जगत् सोऽपि निद्रवंशं नीत कस्मा स्तोतु महेश्वर विष्णुशरीरग्रहोन महिषासन एव कारिस्तस्ते यतोऽस्मङ्क स्तस्तु शक्तिमान् भवेत् सा समित्थं प्रभावैश्वै रुद्राय देवै संस्थिता महित्यै दुरोधै दासी ओ सुरै मधुकैट भई प्रबोधांच जगत सामी नियतामुमुच्चता लघु बोधश्च कृतयामास अन्तर्मौतु महासरौ। ॐ ऋषिर्वाच एवं स्तुता तदा देवी तामसी तत्त्ववेदसा विष्णो प्रधननाथ निहन्तं मधुकैटव नेत्रा साक्षिवा बाहु हृद एव स्वोत्थोरस निर्गम्य दर्शनेस्तस्थौ ब्रह्मण वक्तमं जन्मन उत्तस्थौ च जगन्मस्तस्तया मुक्तजनार्दन। एकार्णव हिनस्यात् ततो विदिश्यते च तौ मौरुकैटवौ दुरात्मान ओतिबीजोपराक्रमौ क्रोधर तक्षणौ वृत्तं ब्रह्मणां जनितद्मौ समुत्थाय सतद्दव्यं यजुरे भगवान् हरि पञ्चवर्षं सहस्रान् बाहुप्रहारेण भुवि तावति बलोमत्तै महामाया महाभिमतौ उत्तवन्तं वरस्तप्पो व्योतामिति केशवम्। ॐ भगवमेव वदत्त मे तुष्टं मम बद्धामोऽपि किमन्ननेन वरेण्यत्र इवाबद्धि वितं मम। ॐ वञ्चितभ्यमिति तदा सर्वमेपापयं जगत् विलोक्यतभ्यं गोदीतो भगवान् कमलेखन। आवाङ्गजहीनजवर्ती सलीलेना परिप्लुता चतुत्तुकुता भगवता शङ्खचक्राग्राभिता कृत्ता चक्रिणे वैशिचिन्न जघने शिरसीद एवमेषा समुत्पत्ता ब्रह्मणा संस्तुता स्वयं प्रभो मत्साद्यवास्तस्तु भुयं सिनुवदामि ते। ॐमिति श्रीमधुकैटव प्रथमोऽध्याय समाप्तम्।
महर्षि मार्कण्डेय निज शिष्यদের বললেন, শোনো পুত্রগণ, তোমাদের সূর্যের পুত্র সাবর্ণী, যিনি অষ্টম মনু নামে খ্যাত, তার উৎপত্তি বিস্তারপূর্বক বলছি, তোমরা মন দিয়ে শ্রবণ করো। সারচিষির জ্যেষ্ঠ পুত্র চৈত্রের বংশজাত সুরথ নামে এক রাজা একসময় সমগ্র পৃথিবীর অধীশ্বর হয়েছিলেন। মহারাজা সুরথ সমগ্র প্রজাদের পুত্রের ন্যায় পালন করতেন। সেই সময় যবন রাজারা মহারাজ সুরথের শত্রুরূপে রাজ্য আক্রমণ করল। তারা সংখ্যায় কম, অথচ দুর্ভাগ্যবশত মহারাজ সুরথ যুদ্ধে পরাজিত হলেন। পরাজিত রাজা যুদ্ধক্ষেত্র থেকে রাজধানীতে ফিরে এলেন। রাজধানীতে দুষ্ট প্রকৃতির শক্তিমান অমাত্যগণ রাজাকে শক্তিহীন দেখে তার ধনভাণ্ডার সৈন্য সামন্তাদি অধিকার করে নিলেন। রাজত্বহীন রাজা একাকী শিকারের ছলে অশ্বে আরোহণ করে গভীর অরণ্যে গমন করলেন। হিংস্র সাপদ সংকুল সেই অরণ্যে শান্ত ভারমুক্ত এবং মুনি শিষ্য শোভিত দ্বিজবর মেধস মুনির আশ্রম দেখতে পেলেন। মুনিবর মেধস সাদর অভ্যর্থনা জানালেন রাজা সুরথকে। নির্জন আশ্রমে বসে রাজা সুরথ ভাবতে লাগলেন, আমার পূর্বপুরুষ দ্বারা সুরক্ষিত রাজধানী দুষ্ট মন্ত্রীগণ ধর্মানুযায়ী রক্ষা করছে তো, আমার মহাবল প্রধান হস্তি শত্রুর অধীন হয়ে খাদ্যাদি ঠিকমতো পাচ্ছে তো, যারা আমার বেতন ভুগছিল তারা নিশ্চয়ই অন্য নরপতিগণের দাসত্ব করছে, আমি যে বিপুল ধনরাশি অতি দুঃখে অতি কষ্টে সঞ্চয় করেছিলাম অমিত ব্যয় অমাত্যরা শীঘ্রই তা নষ্ট করে ফেলবে। এমন সময় এক বৈশ্যকে সুরথ দেখলেন। তাকে প্রশ্ন করলেন, হে বিপ্র, আপনি কে? আপনার এই অরণ্যে আগমনের কারণ কি? আপনাকে অবসাদযুক্ত চিত্ত দেখছি। বৈশ্য বললেন, আমি সমাধি ধনবান বংশজাত একজন বৈশ্য। মহারাজ, আমার অসাধু স্ত্রী এবং পুত্রগণ ধনলোভে আমাকে পরিত্যাগ করেছে, আমি আজ ধনহীন পরিত্যক্ত হয়ে দুঃখিত মনে এই অরণ্যে এসেছি। আমার স্ত্রী পুত্র কারোরই কোনো সংবাদ আমি পাচ্ছি না। তারা কেমন আছে, তারা সৎ হয়েছে না অসৎ হয়েছে আমি কিছুই জানি না। রাজা সুরথ বললেন, ধনলোভী পুত্র স্ত্রী আপনাকে ত্যাগ করেছে, তারপরও আপনার তাদের জন্য চিত্ত কি স্নেহাসক্ত হচ্ছে? সত্য বটে মহারাজ, কিন্তু আমি কি করব, আমার চিত্ত যে নিষ্ঠুর হচ্ছে না। তারা ধনলোভী, পিতার স্নেহ পতি প্রেম এবং স্বজন প্রীতি ত্যাগ করে আমাকে বহিষ্কার করেছে, তবু তাদের প্রতি আমার চিত্ত অনুরক্ত হচ্ছে। হ্যাঁ হ্যাঁ, তা আমি বুঝতে পারছি, কিন্তু তার প্রকৃত কারণ কি? সবার জন্য আমার দীর্ঘ নিঃশ্বাস পড়ছে রাজন, আমার মন যে দয়াহীন নিষ্ঠুর হচ্ছে না। অতঃপর মহারাজ এবং বৈশ্য একসঙ্গে মেধস মুনির কাছে এসে উপস্থিত হলেন। রাজা সুরথ বললেন, ভগবান, আপনার কাছে আমাদের কিছু প্রশ্ন নিবেদন আছে, যদি আপনি কৃপা করে উত্তর দেন। আমার হৃত রাজ্য প্রভৃতিতে এখনো আমার মমতা রয়েছে, আমি জানি সেসব আজ আর আমার নয়, অথচ মূঢ় ব্যক্তির ন্যায় এই মমতা আমার মধ্যে কেনই বা বর্তমান? এই বৈশ্য স্ত্রী পুত্র দ্বারা বঞ্চিত বর্জিত পরিত্যক্ত, তথাপি তাদের প্রতি ইনি অত্যন্ত দুঃখিত করুণাদ্র চিত্ত, আমরা উভয়েই খুবই দুঃখিত, তাদের দোষ দেখেও তাদের প্রতি আমাদের মন এখনো মমতাযুক্ত হয়ে রয়েছে, কেন ঋষিবর? মহর্ষি মেধস বললেন, হে মহামতে, সব প্রাণীরই ইন্দ্রিয় গ্রাহ্য রূপ রসাদি বিষয়ে জ্ঞান আছে, পৃথকভাবে এই জ্ঞান তাদের গোচর হয়। পেচকাদি প্রাণী দিবসে দৃষ্টিহীন, কাক প্রভৃতি প্রাণী রাত্রে অন্ধ, অনেক প্রাণী দিবারাত্রে দৃষ্টিশক্তিহীন, আবার অনেকে দিবারাত্রে দৃষ্টিশক্তি সম্পন্ন। মানবগণের সম্যক বিষয় জ্ঞান আছে, তবে শুধুমাত্র তারাই জ্ঞানবান এমন নয়, পশু পক্ষী মৎস্য মৃগ সমস্ত প্রাণীরই বিষয় জ্ঞান আছে, মানবের মতো পশু পক্ষীদের একই মাত্রায় বিষয় জ্ঞান। শাবক ভোজনে নিজ ক্ষুধা নিবৃত্তি হয় না, একথা জেনেও পক্ষীকুল ক্ষুধার্ত থেকে মোহবশত শাবকদের খাদ্য প্রদানে অনুরক্ত থাকে, যেমন মানবগণ প্রত্যুপকারের লোভে পুত্র প্রভৃতির প্রতি অনুরক্ত হয়ে থাকে। হে রাজন, তথাপি সংস্কারের স্থিতিকারিণী মহামায়ার প্রভাবে সমস্ত জীবগণ মোহরূপ গর্তে এবং মমতারূপ আবর্তে নিক্ষিপ্ত হয়ে থাকে। হে নরভর, এই মহামায়াই বিষ্ণুর যোগ নিদ্রা, এই শক্তি সর্বজীবকে মহাচ্ছন্ন করে রেখেছে, সেই জন্য এতে বিস্মিত হবার কিছু নেই। যারা বিবেকী এবং জ্ঞানবান তাদেরও চিত্ত আকর্ষণ করে মহাচ্ছন্ন করে রেখেছেন তিনি। তিনি বিশ্ব চরাচর সৃষ্টি করেন, তিনি প্রসন্ন হলে সকলকে মুক্তি প্রদান করেন, তিনি মুক্তির হেতু ব্রহ্মবিদ্যারূপিণী, তিনি ব্রহ্মা বিষ্ণু প্রভৃতি সকল ঈশ্বরের ঈশ্বরী। রাজা সুরথ বললেন, হে মুনি, এই মহামায়া কে, তার উৎপত্তি বা কি রূপে, তার স্বভাব তার আবির্ভাব সম্বন্ধে আপনি অনুগ্রহ করে আমাদের বলুন। ঋষি বললেন, তিনি জন্ম মৃত্যু রহিতা, এই বিশ্বজগৎ তাঁর মূর্তি, বহুভাবে তাঁর আবির্ভাব। আমি বলি, আপনারা শ্রবণ করুন। প্রলয়কালে পৃথিবী কারুণ শরীরে অর্থাৎ সমুদ্রে পরিণত হলে ভগবান বিষ্ণু অনন্ত শয্যায় যোগ নিদ্রায় নিমগ্ন হলেন। বিষ্ণুর কর্ণমূল থেকে মধু ও কৈটভ নামে দুটি দৈত্য উৎপন্ন হয়ে বিষ্ণুর নাভিপদ্মে অবস্থিত ব্রহ্মাকে হত্যার উদ্যোগ করল। ব্রহ্মা সেই দৈত্যদ্বয়কে দেখে ভয়ে বিষ্ণুকে জাগরিত করার চেষ্টা করলেন, কিন্তু বিষ্ণুর যোগনিদ্রা ভঙ্গ হল না। তখন ব্রহ্মা বিষ্ণুর তেজরূপা সেই বিশ্বেশ্বরী জগদ্ধাত্রীর স্তব করতে লাগলেন। হে নিত্যে, এই বিশ্ব জগৎ ধারণ করিয়া আছেন আপনি, জগদ্ধাত্রী সৃষ্টি স্থিতি প্রলয় করেন, আপনি ত্রিগুণাত্রিকা, আপনি কালরাত্রি মহারাত্রি মোহরাত্রি স্বরূপা, আপনি দেবতাদের প্রতি সৌম্যা, দৈত্যগণের প্রতি রুদ্রা, আপনি ব্যতীত আর কিছুই নাই, কিরূপে আপনার স্তব করিব? হে দেবী, আপনি নিজ মহিমায় মধু কৈটভ অসুরদ্বয়কে মোহিত করুন এবং জগৎ স্বামী বিষ্ণুকে যোগ নিদ্রা হতে জাগরিত করে অসুরদ্বয়কে বিনাশের ব্যবস্থা করুন। ঋষি মেধস বললেন, ব্রহ্মার স্তবে সন্তুষ্ট হয়ে তখন সেই তামসী দেবী বিষ্ণুর চক্ষু মুখ নাসিকা বাহু বক্ষ ও হৃদয় থেকে নির্গত হলেন। বিষ্ণুর যোগ নিদ্রা ভঙ্গ হল। তিনি দেখলেন মধু ও কৈটভ ব্রহ্মাকে হত্যায় উদ্যত। তখন বিষ্ণু তাদের সঙ্গে যুদ্ধ আরম্ভ করলেন। 5000 বছর চলল সেই যুদ্ধ। মধু ও কৈটভ বিষ্ণুকে বললেন, তোমার যুদ্ধে আমরা সন্তুষ্ট হয়েছি, অতএব বর প্রার্থনা করো। ভগবান বিষ্ণু বললেন, যদি সত্যিই তোমরা আমার যুদ্ধে তুষ্ট হয়ে থাকো তাহলে আমার বদ্ধ হও। অসুরদ্বয় বললেন, তথাস্তু। ভগবান বিষ্ণু মধু ও কৈটভকে তার উরুদেশে রেখে সুদর্শন চক্র দ্বারা বধ করলেন।
বিশ্বজননী হে জগতে অধীশ্বরী।